আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপথ গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ, দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ ব্যৱস্থা গ্ৰহণ, কংগ্ৰেছৰ ভি ডি সাথিছানক কেৰালৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা, উন্নয়ন আৰু তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধি খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধানসভাত উমৈহতীয়া দেৱানী বিধি উত্থাপনৰ বিষয়টোক আদৰণি জনাইছে।
এই ঐতিহাসিক সিদ্ধান্ত ইউনিফৰ্ম চিভিল কোডৰ ইমপ্লিমেণ্টেশ্যনৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই সদনৰ মজিয়াত ঘোষণা কৰিছিল যে আমাৰ চৰকাৰ হলে আমি প্ৰথম অধিৱেশনতে UCC আমি আনিম, কথা দিয়া মতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু UCC দেশৰ ঐক্য, সংহতি, লিংগ বৈষম্য আৰু দেশখনৰ বাবে সমান আইন, এক আইন, ওৱান ল, এইটো সময়ৰ আহ্বান। আৰু সেইকাৰণে এই আইনখনে কাকো ক্ষতি নকৰে, কাৰো ওপৰত কোনো উৎপীড়ন বা অত্যাচাৰ নচলায়।
দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইপিনে দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহ্বান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহ্বান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা 7টা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে মন্ত্ৰী পৰ্যায়ত অনাগত এবছৰৰ বাবে তেওঁলোকে সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে বিদেশ ভ্ৰমণৰ পৰা বিৰত থকাৰো সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিতব্যয়ীভাৱে খোৱা তেল আৰু যথাসম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কৃষকসকলৰ মাজত সাৰৰ সন্তুলিত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কৃষি মন্ত্ৰালয়ে সমগ্ৰ দেশতে গাঁও পঞ্চায়ত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিতাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন টেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে SPPV চিটা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি VD Sathisanক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা ডেছমুঞ্চিয়ে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতেই কংগ্ৰেছ নেতৃত্বাধীন UDFএ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰলমৰ বিধানসভা নিৰ্বাচনত এইবাৰ UDFএ 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবি তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা পৰহিলৈ ডিব্ৰুগড়ত হ'বলগীয়া বিমান আক্ৰমণ ব্লেক আউটৰ মক ড্ৰিল সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলি আছে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ জৰুৰীকালীন ব্যৱস্থাৱলীৰ সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, পৰিবহণ, স্বাস্থ্য, জনসংযোগ, APDCL, DDMA, অগ্নিনিৰ্বাপক আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ বাবে কৌশল নিৰ্ধাৰণ কৰে। প্ৰশাসনৰ ফালৰ পৰা মক ড্ৰিলৰ সময়ত জনসাধাৰণক আতংকিত নহবলৈ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। উত্তৰ লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন বিজ্ঞানী, অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য শৰীৰতত্ব বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত ডঃ সুবল মাইবাংছাৰ স্মৃতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মাণ্ডলিক গৱেষণা কেন্দ্ৰত আয়োজিত এই সভাত কেন্দ্ৰটোৰ সমূহ কৰ্মচাৰীয়ে তেওঁ স্মৃতিচাৰণ কৰাৰ লগতে পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। যোৱা 12 মে'ত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লোৱা ডঃ মাইবাংছা এগৰাকী অতি সৎ, দক্ষ আৰু নিষ্ঠাৱান বিজ্ঞানী আছিল। তেওঁৰ মৃত্যু পৰ্যন্ত ডিমাচা সাহিত্য সভা আৰু জুদিমা মহোৎসৱৰ সৈতে জড়িত আছিল। ধেমাজি মৰিধল মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ ধেমাজি কাৰ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনত নষ্টালজিয়া শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত জিলাখনৰ একুৰি প্ৰবীণ শিল্পীয়ে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। জিলাখনৰ প্ৰবীণ শিল্পীসকলক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। নগাঁৱত আজি হিউমেন পেপিলমা ভাইৰাছ অৰ্থাৎ SPPV টীকাকৰণ অভিযানৰ পৰ্যালোচনাৰ উদ্দেশ্যে অনুষ্ঠিত এখন বৈঠকত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অধ্যক্ষতা কৰে। এই বৈঠকত জিলা আয়ুক্তই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত টীকাকৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত টীকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ আদি বিভাগক পাৰস্পৰিক সমন্বয়ৰে কাম কৰি যাবলৈ নিৰ্দেশ দিয়া হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, জিলা সমাজ কল্যাণ বিষয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, জিলা কাৰ্যসূচী প্ৰবন্ধক, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, DCMU, NDP সমন্বয়ক আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 16 পইণ্টৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। কংগ্ৰেছৰ VD Sathisanক কেৰলমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন 6:45